तं स्वाहा तं स्वधा तं हि वषट्कार स्वरात्मिका सुधा समक्षरे नित्ये त्रिधामत्रात्मिका स्थिता अर्धमत्रा स्थिता नित्या ज्ञानुच्चज्ञा विशेषतः तमेव सा तं सावित्री तं देवी जननी परा तयैव धर्यते सर्वं तयैतत्सृज्यते जगत् तयैतत्पल्लते देवी समक्षन्ते च सर्वदा विसृष्टौ सृष्टिरूपा तं प्रीतिरूपा च पालने तथा संरीतिरूपान्ते जगतौ स जगन्मये महाविद्या महामाया महामेधा महास्मृति महामहा च भवति महादेवी महासुरी प्रकृतिस्तञ्च सर्वस्व गुणत्रय विभाविनी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा तं स्त्री स्तनीश्वरी तं ह्रीस्तं बुद्धिबोधलक्षणा लज्जा पुष्टिस्तथा तुष्टि तं शान्तिश्खान्तिरेव च खड्गिनी शूलिनी घोरागदिनी चक्रिणी तथा शङ्खिनी चापिनी बाणभूषण्डी परिघायुधा सौम्या सौम्यतराशेष सौम्यव्रस्तसुन्दरी परा परानां परमा तमेव परमेश्वरी यच्चतिञ्चित् कचिद्वस्तु सदसदखिलात्मीके तस्य सर्वशय्या शक्ति सात्तं किं स्तूयसे तदा जया तया जगत् स्रष्टा जगत्पादात्मिजो जगत् सोऽपि निद्रावसङ्गनीतः तस्तांसो तु महेश्वरः विष्णुशरीरग्रहण विशान एव च कारिदास्ते च ततस्तान्तस्तोतुं शक्तिमान् भवेत् सातमित्थं प्रभावै शैलुर्दारिद्देवी संस्तुता मोहयितौ दुराधरसावसुरौ मधुकैटभौ प्रबोधं च जगत्स्वामी नियतामच्युतो लघु बोधश्च क्रियतामस्य हन्तु मेधौ महासूरौ ऐ भावे देवतारा देवी महामायाके जागृता करे तुलेछिलेन তারা বলেছিলেন তুমি জগতের সৃষ্টি পালন সংহার কর্ত্রী তুমি বিষ্ণুকেও নিদ্রার অধীন করেছ এই জগতে কে তোমার স্তবগান করতে সমর্থ হে দেবী উদ্ভক্ত প্রকারে স্বীয় অসাধারণ প্রভাবে পরিচিতা তুমি তুমি মধু কৈটব নাম অসুরদ্বয়কে মোহিত কর তোমার প্রভাবে অপ্রতিহত শক্তি জগৎপতি বিষ্ণুর জাগরণ অসুরদ্বয়ের বধার্থে তোমার প্রতিদিন দেবতাদের কন্যারা সেই মহাপরাক্রান্ত মহিষাসুরের কাছে নির্যাতিতা হতে লাগলেন দেবতারা ব্রহ্মার শরণাপন্ন হলেন ব্রহ্মা ভগবান শিবের সকাশে তাদের নিয়ে সমস্ত বিবরণ প্রকাশ করলেন সহসা শঙ্করের মুখমণ্ডল থেকে প্রচুর তেজ নির্গত হতে লাগল ব্রহ্মা বিষ্ণু ইন্দ্রাদির সমস্ত পতন মণ্ডল হতে প্রচুরতর তেজ বিনির্গত হয়ে এক অতুলনীয় নারী মূর্তির সৃষ্টি হল অতীব তেজসূতং জ্বলন্তমীব পর্বতম সদৃশুদ্ধে সুরাস্তত্র জ্বালাপ্তস্য দিগন্তরম অতুলং তত্র তত্তেজ সর্বদেব শরীরজম एकस्थं तदभुन्नारीत्तलोकत्रं द्विषा जदभुच्चां भवं तेजस्तेनाजायतु तन्मुखं जम्मेन चाभवन केशा बाहुभो विष्णुतेजसा सौम्येन स्तनर्जुग्गं मत्तं चैन्द्रेण चाभवत् वारुणेन च जङ्घोरु नीतं मस्तेजसा भूमः ब्रह्मणस्तेजसा पादौ पदङ्गुल्ल अर्कतेजसा वसूनां च कराङ्गुल्ल कुबेरेण च नासिका तस्तास्तम्भूता प्राजापत्येन तेजसा नानत्रीतजज्ञे तदा पावकतेजसा भूवौ च सङ्ग्रहस्तेज सर्वनामनीलस्तज अन्येषाञ्चैव देवानां सम्भवस्तेजसांशी वा ततः समस्तदेवानां तेजराशीषमुद्भवां ताङ्विलोक्यमूलं प्रापुरमरामहिषाब्दीता
शूलं शूलाद विनिष्कृष्य तदुपस्थ इति नायकं श्री चक्रं च दत्तवान् कृष्ण समुपात्तस्य चक्रतः पङ्खं च वरुणशक्ति तदुपस्थ हुदासन मारुतो दत्तवान् शापं बाणपुत्रे तथेषुधि वज्रमित्र समुपात्त पुरुषावराधीव तदौ तत्रै शास्त्राक्षु दन्तामैरापवाद्गजात् कालदण्डाच्चमूदण्डन पाशञ्चामुपतिदौ प्रजापतिश्चाक्षमालन तदौ ब्रह्माण्डमण्डलौ समस्तरोमभूपेषु बीजरश्मीन्दिवाकर कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् शिरतश्चामलहारमजरे च तथाम्बरे चूडामणिं तथा दिव्यं कुण्डले कटकानि च अर्धचन्द्रं तथा शुक्लं केयूरां प्रभबाहुषु शूकुरौ विमलौ तद्वत् दैवे सम्मदुत्तमम् अङ्गुरीयकरत्नानि समस्तास्तङ्गुलीषु च विश्वकर्मा तदौ तस्यै परसुञ्चाति निर्मलम् अस्त्रान्ननिकरूपाणि तथा अभित्रं च भङ्क्षणम् अम्लान पङ्कजाङ्गमालां क्षीरसूरती चापराम् अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् हीमवान् वाहनं सिंहं रत्नानि विविधानि च तदावशुद्धं सुरयापानपत्रं धनाधीप शेषश्च सर्वनागेषु महामनी विभूषितं नागहारं ददौ तस्यै तत्तेज पृथिवीमिमाम् ऐभावे समस्तशुरगणगत्रे ननाभ्यत्र शस्त्रेषु चिदाह्ये सम्मानिताह्ये चै देवी मुहुर्मुहु सिंहनादपरियुद्धार्थे अग्रसर हलेन অন্যান্য দেবতারাও নানা প্রকার অস্ত্রে শস্ত্রে সেই মহাদেবীকে সজ্জিতা করে মহিষাসুরের সঙ্গে যুদ্ধার্থে প্রেরণ করলেন। সিংহ বাহিনী মহামায়ার সহিত সসৈন্য মহিষাসুরের প্রবল যুদ্ধ আরম্ভ হল।
মহিষাসুর নিহত হল।
নমো দেবৈ মহাদেবৈ শিবায়ৈ সততং নমঃ। नमः प्रकृत्यै भद्रायै नियतः पुनतास्मताम् रौद्रायै नमो नित्यायै गौज्यै धात्र्यै नमो नमः यत्नायै चन्द्ररूपिण्यै सुखायै सततं नमः कल्याण्यै प्रणतावृद्धै सिद्धै पूर्वो नमो नमः नैऋत्यै भूमिताङ्गलक्ष्मै शर्वाण्यै ते नमो नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै सत्यै तथैव कृष्णायै धूम्रायै सततं नमः अतिसौम्यातिरौद्रायै लतास्तस्यै नमो 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 जगत्प्रतिष्ठायै देव्यै पित्रै नमो नमो या देवी सर्वभूतेषु विष्णुमायेति कर्तिता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु चेतनत्वविधीयते नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु बुद्धिरूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु निद्रारूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु क्षुधारूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु छायारूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु शक्तिरूपेण सरस्वीता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु कृष्णारूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु शान्तिरूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु जातिरूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु लज्जारूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु शांति रूपेण सरस्वती नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु श्रद्धा रूपेण सरस्वती नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु लक्ष्मी रूपेण सरस्वती नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु दयारूपेण सरस्वती नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु मातृरूपेण सरस्वती नमस्तस्यै 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 नमो नमो महामाया पार्वती रूपे देवतादेव जखन देखा दिएछिलेन তখন তার শরীর থেকে অম্বিকার উদ্ভব হয় এবং তার নাম হয় কৌশিকী। কৌশিকী শরীর ত্যাগ করাতে পার্বতী কৃষ্ণবর্ণা হয়ে যান এবং কালিকা নামে খ্যাত হন। এই কৌশিকীকে দর্শন করে সুন্দর সুন্দর ভৃত্য চন্দ্রমুণ্ড মোহিত হয়ে তাদের অধীশ্বরদের সংবাদ দেয় যে হিমাচলে সিংহ বাহিনী এক অপূর্ব নারী রত্ন রয়েছে, তাকে অসুর রাজদের অধিকারে আনা কর্তব্য। শুম্ভ নিশুম্ভ অবিলম্বে দূত পাঠিয়ে তাকে আনবার ব্যবস্থা করল, কিন্তু দেবী এলেন না। তখন মহাক্রোধে অসুরত্বয় বলে উঠল, হে চন্দ হে মুন্ড বলেই বহুদৈ পরিবারিত তত্র গচ্ছত গত্বা চ সা সমানীয়তা লঘু সমস্ত সৈন্য নিয়ে তাকে কেশ আকর্ষণ করে বা বন্ধন করে এইখানে নিয়ে এসো। শত্রুদের দর্শন করে দেবীর মুখ ক্রোধে শ্যাম বর্ণ ধারণ করলে আর ধুকুটি কুটি লালাট ফলক থেকে অশীপাশ ধারিণী কালী মূর্তির আবির্ভাব হল। ধুকুটি কুটিলাত্ম লালাট ফলকাত্রুত কালী করাল বদনা এইভাবে মা কালী সুন্দরী রুঙ্গের সৈন্যদের বিনাশ করলেন।
সুম্ভের মৃত্যুর পর দেবতারা কাত্যায়নী স্তবগানে আকাশ মুখরিত করে তুললেন, দেবী প্রপন্নাত্মি হরে প্রসীদ প্রসীদ মাতর জগতো অখিলস্য প্রসীদ বিশ্বেশ্বরী পাই বিশ্ব সনীশ্বরী দেবী চরাচরস্য আধারভূতা জগদত্তমেকা মহীশ্বরী রূপেণ যতস্থিতাসি অপাংশরূপস্থিতয়া তয়ৈ তদ্ভাজ্যতে কৃষ্ণমলঙ্গবীর্যে তং বৈষ্ণবী শক্তিরনন্তবীর্যা বিশ্বস্য বীজং পরমাসি মায়া সম্মোহিতং দেবী সমস্তমেতত্ তং বৈ প্রসন্না ভুবি মুক্তি হেতু বিদ্যা সমস্তা তব দেবী ভেদা প্রিয় সমস্তা সকলা জগৎসু তয়ৈকয়া পূরিতমম্বয়ৈতত্ তাতে স্তুতি সর্বপরা পরোক্তি সর্বভূতা জগা দেবী সর্গমুক্তি প্রদায়িনী সংস্তুতা স্তুত একা বা ভবন্তু পরমোক্তয় সর্বস্য বুদ্ধিরূপেণ জনস্তরিতি সংস্থিতে সর্গাপবর্গ দে দেবী নারায়ণী নমস্তুতে কলা কষ্টাদি রূপেণ পরিণাম প্রদায়িনী বিশ্বসুপরতৌ শক্তে নারায়ণী নমস্তুতে সর্বমঙ্গলমঙ্গলে शिवे सर्वार्थ साधिके शरण्ये त्र्यम्बके गौरी नारायणी नमस्ते। सृष्टिस्थिति विनाशानं शक्तिभूते सनातनी गुणात्रये गुणमये नारायणी नमस्ते। शरणागत दीनार्थ परित्राण परायणे सर्वसार्थी हरे देवी नारायणी नमस्ते। हंसयुक्त विमानस्थे ब्रह्मादि रूपधारिणी कौशाम्बरी के देवी नारायणी नमस्ते। त्रिशूल चंद्राही धरे महावृषभ वाहिनी माहेश्वरी स्वरूपेण नारायणी नमस्ते। मयूर कुक्कुट प्रीते महाशक्ति धरे नखे कौमारी रूप संस्थाने नारायणी नमस्ते। शंख चक्र गदा सारं गृहीत परमायुधे प्रसीद वैष्णवी रूपे नारायणी नमस्ते। गृहीत उग्र महाचक्रे दंश्रधृत वसुंधरे वराह रूपिणी शिवे नारायणी नमस्ते। नृसिंह रूपेण उग्रेण हन्तु दैत्यानकृतोद्धवे त्रैलोक्य त्राण सहिते नारायणी नमस्ते। कीर्तिनि महावज्रे सहस्रनयनोज्ज्वले वृत्र प्राण हरे चैन्द्री नारायणी नमस्ते।
शिवदूति स्वरूपेण हत दैत्य महाबले घोर रूपे महारावे नारायणी नमस्ते। दंष्ट्राकराल वदने शिरोमाला विभूषणे चामुंडे मुंडवसने नारायणी नमस्ते। लक्ष्मी लज्जे महाविद्ये श्रद्धे पुष्टिश्रवे ध्रुवे महारात्रि महाविद्ये नारायणी नमस्ते। मेघे सरस्वती परे भूतिमभ्रमितामसि नीयते तं प्रसीदेशे नारायणी नमस्ते। सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते भयप्रत्राहिनो देवी दुर्गे देवी नमस्ते। एतत्ते वदनं सोममलोचनत्रयभूषितं पातु नः सर्वभूतेभ्यः कर्तायनि नमस्ते। ज्वालाकरालमत्युग्रम् अशेषाशूरसूदनम् त्रिशूलं पातु नो भीतिर्भद्रकाली नमस्ते। हीनस्ती दैत्यतेजांसी षडेनाबुद्ध्या जगत् सा घण्टा पातु नो देवी पापेभ्यो न सुतानीव असुरात्रिकपसा पङ्कजच्चिदस्ते करज्जलः। शुभाय खड्गो भवतु चण्डिके तायनतामयम् रोगानशेषानपहनसि तुष्टारुष्टादु कामान् सकलानविष्टान् तामात्रितानग्नौ विपन्नदानान् तामात्रिताध्यात्मदान् प्रयान्ति। एतत्क्रीतम् जत्कदनन्तयात्मद्धनुमद्दीशा देवि महासुरानाम् रूपैः अनेकैर्बहुधात्ममूर्ति पीताम्बिके तत्प्रकृतीकान्न विद्यासु शास्त्रेषु विवेकद्वीपेश्शब्देषु वाक्येषु च तापदन्ना ममत्तकर्तेति महान्धकारे विभ्रामत्ते तदतीव विश्वम्। रक्षांसि यत्रोग्रवीशाश्च नागा यत्रारदशुबलानि यत्र प्रावानलयत्र तथाब्धिमध्ये तत्र स्थिता तं परिपाति विश्वम्। विश्वेश्वरी तं परिपाति विश्वम् विश्वात्मिकाधारयसीति विश्वम्। विश्वेशवन्ता भवति भवन्ति विश्वास्त्रादे त्रयि भक्तिनम्रा देवी प्रसीद परिपालय नो हरिभीतिर्नित्यं यथा पूर्वधात् गुणैव सद्यः पापानि सर्वजगतांश्च शमनयाशु उत्पात पापजनितांश्च महोपसर्गान् प्रणतानां प्रसीद तं देवि विश्वार्थिहारिणि त्रैलोक्यवासिनामिज्ये लोकानां वरदा भव।
देवी महामाया अंतर्हिता हलेन সেই দেবীর মাহাত্ম কথা তোমাদের কাছে বিবৃত করলাম। এই মাহাত্ম শ্রবণ করে তার অর্চনায় তোমরা প্রতি হও। সমস্ত কল্যাণ সমস্ত বাধা সমস্ত দুঃখ তিনি দূর করবেন। সেই দেবী নিত্যা হয়েও বারবার অবতীর্ণ হয়ে এই জগতের পরিপালন করে থাকেন এবং ভগবতী তা দেবী নিত্যা পুনঃ পুনঃ সম্ভূয় কুরুতে ভূব জগত পরিপালনম চৈতন মধ্যতে বিশ্বং তৈব বিশ্বং প্রসূয়তে তা যাচিতা চ বিজ্ঞানং তুষ্টা ঋদ্ধি প্রযচ্ছতি দত্তং তৈ তৎসকলং ব্রহ্মাণ্ডং মনুজেশ্বর মহাকল্লা মহাকালে মহামারী স্বরূপয়া শৈব কালে মহামারী শৈব সৃষ্টি ভবত্তজা প্রীতিং করোতি ভূতানং শৈব কালে সনাতনী ভবকালে দিনাং শৈব লক্ষ্মী বৃদ্ধি প্রদা গৃহে শৈব ভাবে তথা লক্ষ্মী বিনাশায় উপজায়তে দূতা সংপূজিতা পুষ্প ধূপগন্ধাদি তথা দদাতি বিত্তং পুত্রাংশমতি ধর্মে তথা শুভাম।
হতদৈত্যমহাবলে ঘোররূপে মহারাবে নারায়ণে নমস্কৃতে সহস্রাকরালবদনে নীলমালাভিভূষণে চামুণ্ডে মুন্নমতনে নারায়ণে নমস্কৃতে লক্ষ্মীলজ্জে মহাবিদ্যে প্রদে পুণ্যশ্রবে ধ্রুবে মহারাত্রি মহাবিদ্যে নারায়ণে নমস্কৃতে মেধে সরস্বতী পরে ভূতিমভ্রবিতামসি নিয়তে তং প্রতীতে নারায়ণে নমস্কৃতে সর্বস্বরূপে সর্বেশে সর্বশক্তি সমন্বিতে ভয়ভ্রাজিনো দেবী দুর্গে দেবী নমস্কৃতে এতদেবদনঙ্গসম্মগলোচনত্রয়ভূষিতম বাধুনঃসর্বভূতেভ্যদত্তায় নমস্কৃতে জ্বালাকরালমদ্রুদ্রম অশেষাসুরসূদনম ত্রিশূলং পাতু নো বীর্যভদ্রকালী নমস্কৃতে দীনশ্রীদৈত্যতেজাংসি শরেণাবুদ্ধয়া জগত সা ঘণ্টা পাতু নো দেবী পাবিভ্যো নীব অসুরাশ্রীমসাপঙ্গচিতস্তে নরজ্জ্বল শুভায় খড়গো ভবতু চেতায় নতায় রোগানশেষানবহিষ্ণুচারুচারুকামান সকলান বিশ্রাম দেবী মহাসুরানেকর্বুধাত্মূর্তি শাস্ত্রেষু মহান্ধকারে বিভ্রামে তদীব বিশ্ব রক্ষাংশ্রবীশাচনাগ্রারতুবলাচ্র তথাধ্যে তীতাতরিপাতি বিশ্ব বিশ্বেশ্বরী তন পরিপাতি বিশ্ব বিশ্বাসীদ সং দেবী বিশ্বাসিহারিণি ত্রৈদত্তবাসিনা লোকানং বরদা ভব।